গীতমালা 89 অধ্যায়। ইজ্রা হিয়া এথনৰ মস্কিল নামৰ গীত। মই চিৰকাল জিহুৱাৰ গভীৰ প্ৰেমৰ কীৰ্তন কৰিম। মই নিজ মুখেৰে পুৰুষানুকৰ্মে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্ৰচাৰ কৰিম। মই ঘোষণা কৰিম যে তোমাৰ গভীৰ প্ৰেমৰ কাৰ্য চিৰকালৰ বাবে স্থাপন হৈছে। তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী। তুমি কৈছা, মই মোৰ মনোনীতজনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলো। মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলো, মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম। বংশানুকৰ্মে তোমাৰ হিংসাখন স্থাপন কৰিম। চেলা। হে জিহুৱা, আকাশমণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে, পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে। আকাশমণ্ডলৰ মাজত এনে কি আছে যাক জিহুৱাৰ লগত তুলনা কৰিব পাৰি? স্বৰ্গৰ দূতবোৰৰ মাজত জিহুৱাৰ তুল্য কোন আছে? পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে। তেওঁৰ চাৰিওফালে থকা সকলোতকৈ তেওঁই অতিশয় ভয়ানক। হে বাহিনীসকলৰ ঈশ্বৰ জিহুৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে? হে প্ৰভু, তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে। তৰ্জন গৰ্জনেৰে উফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা। তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা। তুমি ৰাহবক খণ্ড খণ্ড কৰি হত হোৱা লোকৰ দৰে কৰিলা। তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্ৰুবোৰক ছিন্ন ভিন্ন কৰিলা। আকাশমণ্ডল তোমাৰ আৰু পৃথিৱীও তোমাৰেই। জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা। উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি। তাবোৰ আৰু হামুনে তোমাৰ নামত আনন্দ ধ্বনি কৰে। তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা, তোমাৰ হাত শক্তিশালী, তোমাৰ সো হাত প্ৰবল। ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তোমাৰ হিংসাখনৰ ভিত্তিমূল। প্ৰেম আৰু বিশ্বস্ততা তোমাৰ আগে আগে চলে। ধন্য সেই লোক যি লোকে আনন্দ ধ্বনিৰে তোমাৰ আৰাধনা কৰে। হে জিহুৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলা ফুৰা কৰে। পুৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে। তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে। তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা। তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ'ব। আমাৰ ৰজা ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাৰ দ্বাৰাই নিযুক্ত আমাৰ সেই ঢাল জিহুৱাৰী। এসময়ত তুমি দৰ্শনত তোমাৰ ভক্তসকলক কৈছিলা, এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলো। লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলো। মই মোৰ দাস দায়ুদক বিচাৰি পালো। মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলো। মোৰ হাত সদায় তেওঁৰ লগত থাকিব, মোৰ বাহুৱেও তেওঁক বলৱান কৰিব। কোনো শত্ৰুৱে তেওঁক উপদ্ৰৱ নকৰিব, কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব। মই তেওঁৰ শত্ৰুবোৰক তেওঁৰ সন্মুখতে গুৰি কৰিম। যিসকলে তেওঁক ঘৃণা কৰে তেওঁলোকক প্ৰহাৰ কৰিম। মোৰ বিশ্বস্ততা আৰু প্ৰেম তেওঁৰ লগত থাকিব। মোৰ নামত তেওঁৰ শক্তিৰ হিং উদ্ধত উঠিব। মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁ হাতত নদীবোৰৰ ওপৰত ৰাখিম। তেওঁ মোক মাতি ক'ব, তুমিয়ে মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা। মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম। পৃথিৱীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম। তেওঁৰ প্ৰতি মোৰ অটল প্ৰেম চিৰকাললৈকে ৰাখিম। মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব। মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম। আকাশমণ্ডলৰ দৰেই মই তেওঁৰ হিংসাখন চিৰস্থায়ী কৰিম। তেওঁ সন্তানসকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে আৰু মোৰ নিয়মৰ পথত নচলে, যদি তেওঁলোকে মোৰ বিধিবোৰ উলংঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে, তেন্তে মই বেতেৰে প্ৰহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম। কিন্তু মই মোৰ অটল প্ৰেম তেওঁৰ পৰা নিচেকৈও নুগুচাম। মোৰ প্ৰতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হ'বলৈ নিদিম। মই মোৰ নিয়মটি উলংঘন নকৰিম। মোৰ উঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম। মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক'লো, মই দাউদৰ আগত কেতিয়াও মিছা কথা নকওঁ। তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হ'ব। সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হ'ব। চেলা। কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা, তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰুদ্ধ কৰিছা। তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্ৰত্যাখ্যান কৰিছা। তুমি তেওঁৰ ৰাজমুকুট মাটিলৈ পেলাই অখুচি কৰিলা। তুমি তেওঁৰ সকলো প্ৰাচীৰ ভাঙি পেলালা। তুমি তেওঁৰ কোটবোৰ বিনষ্ট কৰিলা। তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে। তেওঁ ওচৰ চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্ৰ হৈছে। তুমি তেওঁৰ শত্ৰুবোৰৰ সোঁহাত শক্তিশালী কৰিলা। তেওঁৰ সকলো শত্ৰুকে আনন্দিত কৰিলা। তুমি তেওঁৰ তৰোৱালৰ ধাৰ উভতাই দিলা আৰু যুদ্ধত তেওঁক থিয় হ'বলৈ নিদিলা। তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা, তেওঁৰ হিংসাখন ভূমিলৈ পতিত কৰিলা। তুমি তেওঁৰ যৌৱনকাল চুটি কৰিলা। তুমি তেওঁক লাজেৰে ঢাকিলা। চেলা। হে জিহুৱা, আৰু কিমান কাল তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবানে? কিমান কালনো তোমাৰ ক্ৰুদ্ধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব? মোৰ জীৱনকাল কেনে অলপ দিনীয়া তাক সোঁৱৰোৱা। কি অসাৰতাৰ কাৰণেই বা তুমি মনুষ্যক চৰ্জিলা? কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিউলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? চেলা। হে জিহুৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্ৰেম ক'ত? সেই প্ৰেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দাউদৰ আগত শপত খাইছিলা। হে জিহুৱা, তোমাৰ দাগবোৰক কৰা অপমান সোঁৱৰণ কৰা, সোঁৱৰণ কৰা। আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ কেনেকৈ মই মোৰ বুকুত বহন কৰি আছো? হে জিহুৱা, তোমাৰ শত্ৰুবোৰে সেই অপমান কৰিছে। তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্ৰতি খোজক অপমান কৰিছে। জিহুৱা চিৰকাললৈকে ধন্য হওক। আমেন আৰু আমেন।